এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি অসমতো এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন এন ডি এ চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ অনুষ্ঠিত সশস্ত্ৰ সীমাবল আৰু বিহাৰ আৰক্ষীৰ যুটীয়া অভিযানত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা 115 জন যুৱক যুৱতীক উদ্ধাৰ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি মেক্সিকোৰ প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়ত প্ৰৱেশ। প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। দেশৰ প্ৰায় 200টা স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু আই আই টি গুৱাহাটীৰ মিনি প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। তদুপৰি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰতো বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ উদগনিমূলক ধনৰাশি প্ৰদান উপলক্ষে অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানসমূহত নিয়োগকৰ্তা, কৰ্মচাৰী, ঔদ্যোগিক প্ৰতিনিধি তথা অন্যান্য অংশীদাৰসকলে অংশ ল'ব। গুৱাহাটীত আয়োজিত অনুষ্ঠানত শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, হস্ততাঁত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, সাংসদ বিজুলী কলিতা মেধিকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ দুয়োপক্ষকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হয়। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষত 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে 2 বছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত এন ডি এ চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। বাক্সা জিলাৰ আদলবাৰী সমূহীয়া ভৱনত কালিৰে পৰা 3-দিনীয়াকৈ জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা যাতে সকলো শ্ৰেণীৰ লোকে লাভ কৰিব পাৰে এই উদ্দেশ্যেৰে জিলাখনৰ 5টা উন্নয়নখণ্ডক সামৰি এই শিবিৰ অনুষ্ঠিত হৈছে। কাৰ্যসূচীত অংশ লৈ জিলা আয়ুক্ত কিমনে চাংচনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণকামী পদক্ষেপ, বিশেষকৈ মহিলা কেন্দ্ৰিক আঁচনি আৰু সামাজিক সুৰক্ষাৰ সৈতে জড়িত কাৰ্যসূচীসমূহত আলোকপাত কৰে। অনুষ্ঠানত বিধায়ক মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যোৰহাট জিলাৰ তিতাবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় সভাকক্ষত আয়োজিত জনকল্যাণ শিবিৰ আজি তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই মুকলি কৰে। অনুষ্ঠানত চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰান্তীয় অঞ্চলৰ লোকেও লাভ কৰাটো নিশ্চিত কৰা, কল্যাণকামী পদক্ষেপসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনাত তেজপুৰৰ সশস্ত্ৰ সীমাবল আৰু বিহাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা 115 জন যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত কেইবাগৰাকীও নাবালিকাকে ধৰি 48 গৰাকী যুৱতী আৰু 67 জন যুৱক আছে। চৰকাৰী চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতিৰে অসমৰ পৰা বিহাৰলৈ নি এই যুৱক যুৱতীসকলক বন্দী কৰি ৰখা হৈছিল। মঙলদৈৰ বেজাপাৰাৰ এছ এছ বিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ চোৰাংচোৱা শাখা আৰু মানৱ সৰবৰাহ বিৰোধী গোটৰ মুৰববী পৰিদৰ্শক মনোজ কুমাৰ শৰ্মাই এই তথ্য প্ৰকাশ কৰিছে। বিষয়াগৰাকীয়ে সদৰি কৰা অনুসৰি মানৱ সৰবৰাহ চক্ৰটোৱে তামোলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্ত অঞ্চলত বাস কৰা দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীক লক্ষ্য কৰি লৈছিল। চক্ৰটোৱে তেওঁলোকক কৃষি বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে বিহাৰলৈ লৈ গৈ আবদ্ধ কৰি ৰাখিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়োৱা জলপানীৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কালি এটা বিবৃতিযোগে কয় যে এই বৰ্ষৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ সন্থাই 50,000 টকাকৈ জলপানী আগবঢ়াব। এই জলপানী লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলক ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in আবেদন কৰিবলৈ আহান জনোৱা হৈছে। 24 জুনৰ নিশা 12 বজালৈ এই আবেদন প্ৰক্ৰিয়া চলি থাকিব। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে কালি এখন সংবাদমেলত অম্বুবাচী মেলাৰ সময়ত কামাখ্যা মন্দিৰলৈ আগমন হ'বলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত দুটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। গুৱাহাটী যান বাহন আৰক্ষীয়ে অম্বুবাচী মেলাৰ বাবে কেতবোৰ বিশেষ নিয়ম প্ৰৱৰ্তন কৰিছে। আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি এইদৰে কয়।
যিটো আমাৰ ফুট হিল নাৰ্চাৰী কাটিঙৰ বা টুৱাৰ্ছ মা কামাখ্যা টেম্পললৈকে কোনো ধৰণৰ যান বাহন চলিবলৈ দিয়া নহ'ব। কিন্তু এই ক্ষেত্ৰত কিছুমান আমি ৰিলেক্সেশ্যন দিব লগা হয়, যেনে যদি কিবা ক্ষেত্ৰত এম্বুলেঞ্চৰ ইউজ হয় বা পি ডাব্লিউ ডিৰ যিখিনি ৱাটাৰ ছাপ্লাই গাড়ী তেনেকুৱা। তাৰোপৰি এই ৰাস্তাটোত যিখিনি আমাৰ পানী চলোৱা বা অন্য ধৰণৰ গাড়ী ৰাতি 11টাৰ পৰা 5টা বজাৰ ভিতৰতে এই সময়সীমাত ফুট হিলৰ পৰা মা কামাখ্যা টেম্পললৈ অহা যোৱা কৰিব পাৰিব। ইয়াৰ কাৰণে যিখিনি লোকেল ৰেচিডেঞ্চ আছে, কাৰণ মালিগাঁও অঞ্চলত বহুত লোকেল ৰেচিডেঞ্চ থাকে, তেওঁলোকৰ ছাৰ্ভিচ লেন দি তাৰমানে নীলাচল ফ্লাইঅভাৰৰ তলেদি আহিবলৈ দিয়া হ'ব, যাতে তেওঁলোকে ঘৰাঘৰি যাব পাৰে।
গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত কালিৰে পৰা গোলকীয় সৌৰ প্ৰদৰ্শনী অসম আৰু উত্তৰ পূব ভাৰত তথা গোলকীয় বেটাৰী প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছে। প্ৰদৰ্শনীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য আৰু চুবুৰীয়া অঞ্চলৰ 5,000ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। সৌৰ শক্তি আৰু বেটাৰী সঞ্চয় ব্যৱস্থাৰ বিষয়ক এই প্ৰদৰ্শনীৰ প্ৰথম দিনা কালি খণ্ডটোৰ সৈতে জড়িত উদ্যোগপতি, ইপিচি প্ৰতিষ্ঠান, নীতি প্ৰণেতা, বিনিয়োগকাৰী, চৰকাৰী বিষয়া, বিদ্যুৎ বিতৰণ সংস্থা আৰু প্ৰযুক্তি বিশেষজ্ঞসকল একেখন মঞ্চতে সমবেত হয়। প্ৰদৰ্শনীত আদানী, শক্তি পাম্পছ, মাইক্ৰটেক, এক্সাইড আদি কোম্পানীয়ে স্মাৰ্ট শক্তি ব্যৱস্থা আৰু নিকা শক্তি সমাধানৰ আধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰে। অনুষ্ঠানত নবীকৰণযোগ্য শক্তিৰ উৎকৰ্ষ বঁটাৰ জৰিয়তে দেশৰ বিভিন্ন কোম্পানী, উদ্যোগপতি, উদ্ভাৱক আৰু পেছাদাৰীসকলক এই খণ্ডলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সন্মানিত কৰা হয়। প্ৰদৰ্শনীৰ আজি সামৰণি পৰিব। জোৰাম পিপলছ মুভমেণ্ট দলৰ প্ৰাৰ্থী লালত লুৱাংকিমাই মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে নিৰ্বাচিত হৈছে। কালি আইজলত বিধানসভাত অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনত তেওঁ মিজো নেচনেল ফ্ৰণ্টৰ প্ৰাৰ্থী জোথান চাংগি মাৰক 16টা ভোটত পৰাস্ত কৰে। ৰাজ্যখনৰ বিধানসভাৰ মুঠ 40গৰাকী সদস্যৰ ভিতৰত 37জনে ভোটদান কৰে আৰু ইয়াৰে লালত লুৱাংকিমাই 26টা ভোট লাভ কৰাৰ বিপৰীতে জোথান চাংগিয়ে 10টা ভোট লাভ কৰে। তামোলপুৰ জিলাৰ কাউৰবাহা আৰক্ষী পহৰাচকীৰ অন্তৰ্গত খণ্ডিকৰ ৰেলৱে ক্ৰছিঙৰ সমীপৰ ৰঙীয়া নাগৰিজুলী পথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ 3জনকৈ কিশোৰ আৰু যুৱকৰ মৃত্যু হয়। ৰঙীয়া অভিমুখে গৈ থকা এখন মটৰ চাইকেলৰ সৈতে নাগৰিজুলীৰ দিশৰ পৰা তীব্ৰবেগে আহি থকা এখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত মটৰ চাইকেলত অহা আৰোহীকেইজন গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত আটাইকেইজনকে কাউৰবাহা বি পি চি এইচ আৰু ৰঙীয়াৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও কৰ্তব্যৰত চিকিৎসকে 3গৰাকীকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা কিশোৰ যুৱককেইজন হৈছে তামোলপুৰ জিলাৰ চিৰাখুন্দী গাঁৱৰ মাজৰুল চুলতান, জুবাইৰ হুছেইন আৰু চুলতান আলী। দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ চালক আৰু এগৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি মেক্সিকোই প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2,400 কোটি টকা উদগনিমূলক ধনৰাশি মুকলি, অসমতো এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন। এন ডি এ চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ অনুষ্ঠিত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি মেক্সিকোৰ প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়ত প্ৰৱেশ। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।